হেল্ল'
খগেন্দ্ৰ কুমাৰ নাথ হয়নে? আপুনি আপুনি এই হেৰি কৰিশ্মা নাথৰ বাপেক হয় নহয়?
নহয়,
আপুনি আপুনি কৰিশ্মা নাথক চিনি পায়? অ, সুন্দৰ, ফোনটো থৈ দিয়ক। হৈ গল। এইটোৱে কয় খগেন্দ্ৰ শব্দটোৰ অৰ্থ কি? খগ প্লাছ ইন্দ্ৰ।
আপুনি কোনে ক'লে বাৰু? কওকচোন।
মোৰ নাম অভি নৱ বৰ ঠাকুৰ।
ক'ৰ পৰা কৈছে?
উলুবাৰী গুৱাহাটী 7810007।
আপুনি কোন খগেন্দ্ৰক ফোন কৰিছে কওকচোন?
খগেন্দ্ৰ নাথ, খগেন্দ্ৰ কুমাৰ নাথ, দৰং ডিষ্ট্ৰিক্টত আছে নহয় PDF ফাইল এটা আছে নে? চিপাজাৰ। আপুনি নহয় তেতিয়াহ'লে ফোনটো থৈ দিয়ক। মোৰ লগত কিয়া লেনা, কিয়া দেনা? মই বৰ ভয়ানক মানুহ হয়, ভয়ানক মানুহ নহয়।
কওকচোন
কেলে লাগে, কি ক'ব লাগে? মই 3000 ভিডিঅ'ত মই মোৰ কথা কৈ দিছো অলৰেডি, যে পৃথিৱীখন সমতল ক্ষেত্ৰ, এখন গোলক নহয়। হয় নেকি এখন গোলক? সেইকাৰণে তুমি ফোনটো উঠাই কোৱা হেল্ল' হেল্ল' অ' হেল হে হে নৰক, কোৱা নোকোৱা? খগেন্দ্ৰ, তুমি ফোনটো উঠাই কি কোৱা? অ' হেল হে নৰক, মই তই নৰকতে যা, কেলা যাবিনে নৰকত? মই পঠাই দিম এই তিনিটা লোকৰ নাথ মই হয় নে নহয়? হা, মই হয় নে মই নহয়? অভি নৱ বৰ ঠাকুৰটো এই গোটেই ত্ৰিলোকৰ নাথ হয় নে নহয়? যাক নৰাধম মোদী, নৰেন্দ্ৰ মোদীও মোক বৰ ভয় খায়। কিয় খায়? অসমত কিয় ইমান ডাঙৰ ডাঙৰ উৎসৱবিলাক কিয় আহি আছে? অসম মানে অসমনীয়া, অসমনীয়া কোন হয়? ঈশান কোন
ডাঙৰীয়া?
কেলা ভাল ডাঙৰীয়া লাউৰা, মোৰ নিচিনা লাউৰা কথা? মোৰ বয়স কিমান? 57, 57 বছৰত মই লাউৰা কব পাৰো? তই পাৰ কেলা? পাৰ? তই নোৱাৰ? তোৰ ভিতৰত তোৰ ভিতৰত অন্তঃকৰণ বিশুদ্ধি ভক্তি সত্য সতী প্ৰতিহি বিভু সাম্ব সদা শিৱ। ঐ লাউৰা, মোৰ লগত সুধা সুধি কৰিবি? কৰিবি কৰিবি? মোৰ নাম অভি নৱ বৰ ঠাকুৰ, যা চাৰ্জ কৰ কেলা। তহঁতৰ যে এই যে এই বাল চব আহিছে দে কৰিশ্মা নাথ, হা, মই এনে কাটা দিম নহয়। দ্য মোমেণ্ট কম এক চিকাগো অলনয় চিলভাৰ মাৰ্কেট, যিদিনাই ৰূপৰ দাম তহঁতে কিনিব নোৱাৰা হৈ যাবি, সেইদিনাই মই বাহিৰত ওলাম আৰু তহঁতক মই ঘেচেং ঘেচেংকে কাটিম। এতিয়া তহঁতৰ কলকি নাহে লাউৰা, কলকিৰ বাপেকটো মই। কোন হয় কলকিৰ বাপেক? তহঁতৰ নাৰায়ণ, শংকৰ, চক্ৰ, গদা, পদ্মধাৰী